আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ, কোকৰাঝাৰ জিলাত পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা পৰিবহণ বিভাগৰ ক্ষেত্ৰভিত্তিক অনুসন্ধান, কংগ্ৰেছৰ ভি ডি ছাথিছানক কেৰলমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ তথা চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয়। অতুল বৰাক পঞ্চায়তৰ গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বড়োক পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব দিয়াৰ লগতে অজন্তা নেওগক পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ দায়িত্ব প্ৰদান কৰা হয়। কোকৰাঝাৰ জিলাত পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা পৰিবহণ বিভাগে আজি জিলা প্ৰশাসনৰ সহযোগত ক্ষেত্ৰভিত্তিক অনুসন্ধান কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিবহণ বিভাগে লগতে যান বাহনৰ চালক তথা জনসাধাৰণৰ মাজত পথ সুৰক্ষাৰ বিভিন্ন দিশ সন্দৰ্ভত সজাগতা সৃষ্টিৰো প্ৰয়াস চলায়। আজি জিলা আয়ুক্ত ডঃ পি উদয় প্ৰবীণ, জিলা পৰিবহণ বিষয়া ধজেন্দ্ৰ বসুমতাৰী আৰু আৰক্ষী আয়ুক্ত অক্ষত গাৰ্গে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰিগাঁও, বিছমুৰি, আলাংগী আৰু তিলাপাৰা অঞ্চলৰ দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰি পথ সুৰক্ষামূলক যাৱতীয় পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে বিগত 4 মাহত কোকৰাঝাৰ জিলাত পথ দুৰ্ঘটনাত প্ৰায় 40 জন লোকৰ মৃত্যু হয়। ইয়াৰে অধিক সংখ্যকৰ পথ দুৰ্ঘটনা তীব্ৰগতিত যান বাহন চলোৱাৰ বাবে সংঘটিত হয় বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। তেওঁ চালকসকলক পথ সুৰক্ষাৰ নীতিসমূহ মানি চলিবলৈ আহ্বান জনায়।
আমাৰ ডিষ্ট্ৰিক্টত যিখিনি ৰোড ৱৰ্নিং এজ আছে, হেল্থ ডিপাৰ্টমেণ্ট হ'ব পাৰে, এডুকেশ্যন ডিপাৰ্টমেণ্ট, সকলো মিলি আমি ৰোড ছেফটি মিটিং কৰি আমাৰ মাহত যিখিনি ইছ্যু হৈ আছে ডিষ্ট্ৰিক্টত, এক্সিডেণ্ট ক'ত হৈ আছে, কি প্ৰব্লেম আছে, ৰোড ষ্ট্ৰাকচাৰেল ইছ্যুজ কিবা আছে, নাইতো বেলেগ কি কাৰণত এক্সিডেণ্ট হৈ আছে, আমি কেনেকৈ এইটো প্ৰিভেণ্ট কৰিব পাৰিম, আমি নৰ্মেলি মিটিং কৰি গোটেই ইছ্যুজ প্ৰত্যেক মাহ আমি ডিছকাছ কৰিম। ডিছকাছ কৰাৰ পিছত এইটো একচন হৈ আছে য়া নাই, আমাৰ যিখিনি ডিচিশ্যন আমি লৈ আছো ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি মিটিং হ'ল, কিবা লাইক এক্সিডেণ্ট হৈছিলে, তাতে স্পীড ব্ৰেকাৰ লাগে, স্পীড ব্ৰেকাৰ কনষ্ট্ৰাকশ্যন হৈছিলে য়া নাই, ইনষ্টল কৰিছিলে নাই, এনেকুৱা যিখিনি কাম কৰিব লাগে, ৰোড ৰেনিং এজেঞ্চি মানে পি ডাব্লিউ ডি হ'ব পাৰে, নেশ্যনেল হাইৱে এন এইচ এ, তেওঁলোকে কাম কৰি আছে নাই, আমি এবাৰ চেক কৰিবলৈ আহিলো। 2 মে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এক্সিডেণ্ট হৈছিলে, 2 জনে মৰি গ'ল এই লোকেশ্যনত, আৰু ইয়াত গাৰ্ড ৰেইল দিয়াৰ প্ৰভিজন আছে, গাৰ্ড ৰেইলৰ ৰিফ্লেক্টৰ আমি ইয়াত দিয়াবলৈ কৈছিলো।
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে কালি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। অসম ৰেল যাত্ৰী সন্থাই গুৱাহাটীৰ যানজট আৰু ৰেল যাতায়াতৰ সমস্যা সমাধানৰ উদ্দেশ্যে আজ্ঞাথুৰী ষ্টেচনত পূৰ্ণাংগ যাত্ৰী টাৰ্মিনেল স্থাপনৰ দাবী কৰিছে। এই সন্দৰ্ভত সন্থাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। সন্থাই গুৱাহাটী ৰেলখণ্ডৰ বাবে দীৰ্ঘদিনীয়া আৰু জটিল আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰি কয় যে গুৱাহাটী আৰু কামাখ্যা ষ্টেচন বৰ্তমান অত্যাধিক চাপৰ মাজেৰে চলি আছে। স্মাৰকপত্ৰখনত উল্লেখ কৰা মতে আজ্ঞাথুৰীত যাত্ৰী টাৰ্মিনেল স্থাপন কৰিলে গুৱাহাটী কামাখ্যা ৰেল জংচনত হোৱা অত্যাধিক চাপ লাঘৱ হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিগত 10 দিন ধৰি চলি থকা অনিশ্চয়তা আৰু উত্তেজনাৰ অৱসান ঘটাই কংগ্ৰেছে আজি ভি ডি ছাথিছানক কেৰলমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। নতুন দিল্লীত আজি এখন সংবাদমেলত কংগ্ৰেছ নেতা অজয় মাকেন, মুকুল ৱাছনিক আৰু দীপিকা দসমুনছিয়ে এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ পাছতেই কংগ্ৰেছ নেতৃত্বাধীন ইউ ডি এফে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে। উল্লেখযোগ্য যে কেৰলমৰ বিধানসভা নিৰ্বাচনত এইবাৰ ইউ ডি এফে 2/3 অধিক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল যদিও বিভিন্ন শিবিৰৰ লবী তথা তৃণমূল পৰ্যায়ত কৰ্মীসকলৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ সিদ্ধান্ত ল'বলৈ অসমৰ্থ হৈছিল। নগাঁৱত আজি হিউমেন পেপিলমা ভাইৰাছ অৰ্থাৎ এইচ পি ভি টীকাকৰণ অভিযানৰ পৰ্যালোচনাৰ উদ্দেশ্যে অনুষ্ঠিত এখন বৈঠকত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অধ্যক্ষতা কৰে। এই বৈঠকত জিলা আয়ুক্তই শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত টীকাকৰণৰ প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত টীকাকৰণৰ লক্ষ্যত উপনীত হ'বলৈ স্বাস্থ্য, শিক্ষা আৰু সমাজ কল্যাণ আদি বিভাগক পাৰস্পৰিক সমন্বয়েৰে কাম কৰি যাবলৈ নিৰ্দেশ দিয়া হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত অতিৰিক্ত জিলা আয়ুক্ত, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, জিলা সমাজ কল্যাণ বিষয়া, নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক, জিলা কাৰ্যসূচী প্ৰবন্ধক, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, ডি চি এম ইউ এন ডি পি সমন্বয়ক আৰু অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ বিষয়াসকল উপস্থিত থাকে। জনসাধাৰণৰ মাজত পৰিৱেশ সচেতনতা, বহনক্ষম উন্নয়ন আৰু জলবায়ুৰ প্ৰতি দায়বদ্ধতাৰ মানসিকতা গঢ়ি তোলাৰ লক্ষ্যৰে মৰিগাঁও মহাবিদ্যালয়ত জীৱনৰ বাবে জলবায়ু মহোৎসৱ সন্মিলনৰ আয়োজন কৰা হৈছে। আজিৰে পৰা অনুষ্ঠিত এই মহোৎসৱ পৰহিলৈ অন্ত পৰিব, য'ত আছে নদী, বনাঞ্চল, পৰ্বত, উপকূল আৰু মহাসাগৰ শীৰ্ষক বিষয়বস্তুৰ আয়োজন কৰা এই মহোৎসৱৰ জৰিয়তে অভিজ্ঞতা ভিত্তিক আৰু আন্তঃক্ৰিয়াশীল শিক্ষাৰ মাধ্যমেৰে জলবায়ু পৰিৱৰ্তন, বহন ক্ষমতা আৰু পৰিৱেশ বিজ্ঞান সম্পৰ্কে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগত অনুষ্ঠিত এই মহোৎসৱ মৰিগাঁৱৰ জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে উদ্বোধন কৰে। জিলা আয়ুক্তগৰাকীয়ে জলবায়ু পৰিৱৰ্তন বৰ্তমান সময়ত অতি দৰকাৰী বিষয় বুলি মন্তব্য কৰে। তেওঁ কয় যে মানুহৰ অবিবেচক কাৰ্যই পৰিৱেশ আৰু জলবায়ুৰ প্ৰতি দুৰ্যোগ কঢ়িয়াই আনিছে। প্ৰতিজন নাগৰিক এই বিষয়ত সচেতন হোৱাৰো প্ৰয়োজন আছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। এই মহোৎসৱৰ অংশ হিচাপে প্ৰদৰ্শনী আৰু আন্তঃক্ৰিয়াশীল অধিৱেশনৰো আয়োজন কৰা হয়। কাৰ্বি আংলং জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ডিপুৰ স্বাস্থ্যসেৱা যুটীয়া কাৰ্যালয়ত জিলা কাৰ্যবাহিনীৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ নিয়মীয়া চিতাকৰণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। সভাত অংশ লৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিয়াল আৰু স্বাস্থ্য বিভাগৰ সচিব ৰাজেশন টেৰাঙে জিলাখনত 14-15 বছৰীয়া কিশোৰীসকলক জৰায়ুৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে এইচ পি ভি চিতা প্ৰদান সুনিশ্চিত কৰিবলৈ চিকিৎসক, শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰতিনিধিসকলক আহ্বান জনায়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। এই জয়ৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে 16 পইণ্টৰে গুজৰাটৰ সৈতে যুটীয়াভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষ স্থান দখল কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ 4গৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ। কোকৰাঝাৰ জিলাত পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা পৰিবহণ বিভাগৰ ক্ষেত্ৰভিত্তিক অনুসন্ধান। কংগ্ৰেছৰ ভি ডি ছাথিছানক কেৰলমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত।